মথি অধ্যায় ষোল্ল। তেতিয়া ফৰিচী আৰু চদ্দুকীবিলাকে ওচৰলৈ আহি তেওঁক পৰীক্ষা কৰি আকাশৰ পৰা কোনো এটা চিন তেওঁবিলাকক দেখুৱাবলৈ নিবেদন কৰিলে। কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
সন্ধ্যা পৰত তোমালোকে কোৱা বতৰ ভাল, কিয়নো আকাশ ৰঙা হৈছে, আৰু ৰাতিপুৱা কোৱা আজি বতৰ বেয়া, কিয়নো আকাশ ৰঙা হৈছে আৰু মেঘাইছেও। তোমালোকে আকাশৰ ৰূপ প্ৰভেদ কৰিব জানা, কিন্তু কালৰ চিন নোৱাৰা। এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে সিহঁতক একো চিন দিয়া নহ'ব।
তেতিয়া তেওঁবিলাকক এৰি গুচি গ'ল। পাছে সিপাৰলৈ যাওঁতে শিষ্যবিলাকে পিঠা ল'বলৈ পাহৰি গ'ল। যীশুৱে তেওঁবিলাকক ক'লে,
চাবা, তোমালোকে ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হ'বা।
তাতে তেওঁলোকে ইজনে সিজনে কোৱা মেলা কৰি ক'লে,
অ', আমি পিঠাই নললো।
কিন্তু যীশুৱে তাকে জানি ক'লে,
হে অল্পবিশ্বাসীবিলাক, তোমালোকৰ পিঠা নোহোৱা হেতুকে ইজনে সিজনে কিয় এনে কোৱা মেলা কৰিছা? হওক, তোমালোকে এতিয়ালৈকে বুজা নাইনে? তোমালোকৰ মনত পৰা নাইনে যে 5,000 পুৰুষৰ 5 পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা, আৰু 4,000 পুৰুষৰ 7 পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা? মই পিঠাৰ বিষয়ে তোমালোকক কোৱা নাই, ইয়াক কিয় নুবুজা? কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হোৱা।
তেতিয়া পিঠাৰ খমিৰলৈ নহয়, ফৰিচী আৰু চদ্দুকীবিলাকৰ উপদেশ লৈহে তেওঁ সাৱধানে থাকিবলৈ দিলে। ইয়াকে তেওঁলোকে বুজিলে। পাছে যীশুৱে কৈচৰীয়া ফিলিপিৰ অঞ্চললৈ গৈ তেওঁৰ শিষ্যবিলাকক সুধিলে,
মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়?
তেওঁলোকে ক'লে,
কোনোৱে কয় জোহন বাপ্তাইজক,
কোনোৱে এলিয়া, আন কোনোৱে জেৰিমিয়া বা ভাৱবাদীসকলৰ এজন বুলি কয়।
তেওঁলোকক ক'লে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
তাতে চিমোন পিতৰে উত্তৰ দি ক'লে,
আপুনি সেই অভিষিক্ত জনা জীৱনময় ঈশ্বৰৰ পুত্ৰ।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে জোনাৰ পুতেক চিমোন, তুমি ধন্য, কিয়নো তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে। আৰু মই তোমাক কওঁ যে তুমি পিতৰ, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰকুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব। মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি পৃথিৱীত যিহকে বন্ধ কৰা সেই স্বৰ্গটো বন্ধ হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰা সেই স্বৰ্গটো মুকলি হ'ব।
তেতিয়া সেই অভিষিক্তজনা তেওঁ বুলি কাকো নক'বলৈ তেওঁ শিষ্যবিলাকক আজ্ঞা দিলে। সেই সময়ৰে পৰা যীশুৱে তেওঁৰ শিষ্যবিলাকক দেখুৱাবলৈ ধৰিলে যে তেওঁ জিৰচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখ ভোগ পায় আৰু মৃত্যু ভোগ কৰি 3 দিনা পুনৰাই উঠিব লাগিব। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি অনুযোগ কৰিব ধৰিলে,
হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক, সেয়ে আপোনালৈ কেতিয়াও নঘটিব।
কিন্তু তেওঁ ঘূৰি পিতৰক ক'লে,
মোৰ পাছলৈ গুচি যা চৈতান, তই মোৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি মানুহৰ কথাহে ভাবিছ।
তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুজ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ নিমিত্তে প্ৰাণ হেৰুৱায় তেওঁ তাক পাব। কাৰণ কোনো মানুহে গোটেই জগত পায়ো যদি নিজৰ প্ৰাণহানি কৰে তেন্তে তেওঁৰ কি লাভ? আৰু মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব? কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা মানে মৃত্যুভোগ নকৰিব। এনে কোনো লোক ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে?